প্রকাশিত বাক্য অধ্যায় ন। পাছে পঞ্চম দূতে বজালত আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিলোঁ, আৰু অগাধ ঠাইকুণ্ডৰ চাবি তেওঁক দিয়া হল। তাতে তেওঁ সেই অগাধ ঠাইকুণ্ড মেলিলত কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিল। তাতে সেই কুণ্ডৰ ধোঁৱাৰে সূৰ্য আৰু আকাশ অন্ধকাৰময় হল। সেই ধোঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱী তোলা, আৰু সেইবোৰক পৃথিৱীৰ কেঁকোৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হল। আৰু পৃথিৱীৰ কোনো ক্ৰীম বা কোনো কেঁচা হাত বা কোনো গছ হিংসা নকৰি যিবিলাকৰ কপালত ঈশ্বৰৰ চাপ নাই, অকল তেনে মানুহবিলাকক হিংসা কৰিবলৈ সেইবোৰক কোৱা হয়। তেওঁবিলাকক বধ কৰিবলৈ, কিন্তু তেওঁবিলাকে পাঁচ মাহলৈকে যাতনা পাবৰ কাৰণে সেইবোৰক ক্ষমতা দিয়া হয়। কেঁকোৰা বিচাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনা তেনে। সেই কালত মানুহবিলাকে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব। তেওঁবিলাকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁবিলাকৰ পৰা পলাব। সেই ফৰিংবোৰৰ আকৃতি যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা, আৰু বোৰত সুবৰ্ণময় কিৰীতি থকা যেন দেখা যায়, আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা। তিৰোতাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল, সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু লোহাৰ বুকু ভৰিৰ নিচিনা সিহঁতৰ বুকু ভৰি আছিল। সিহঁতৰ ডেউকাৰ শব্দ ৰণলৈ লৈ যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা। কেঁকোৰা বিচাৰ নিচিনা সিহঁতৰ নেজ আৰু হুল আছিল, আৰু পাঁচ মাহলৈকে মানুহক হিংসা কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল। অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল, তাৰ নাম ইব্ৰী ভাষাত আব্দুন, গ্ৰীক ভাষাত আপলুন।
এই প্ৰথম সন্তাপ গ'ল, চোৱা ইয়াৰ পাছত আৰু দুই সন্তাপ আহিছে।
পাছে ষষ্ঠ দূতে বজালত ঈশ্বৰৰ আগত থকা সোণৰ বেদীৰ সিংকেইটাৰ পৰা এটা মাত শুনিলো। তাৰ পৰা কোনোবাই তুলি লোৱা সেই ষষ্ঠ দূতক ক'লে,
ফৰাত মহানদীৰ ওচৰত যি চাৰি দূত বন্ধ আছে তেওঁলোকক মেলি দিয়া।
তেতিয়া মানুহবিলাকৰ তিনিভাগৰে ভাগক বধ কৰিবলৈ যি চাৰি দূতক সেই ঘণ্টা দিন মাহ আৰু বছৰৰ নিমিত্তে যুগুত কৰা হৈছিল তেওঁলোকক মেলি দিয়া হল। আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা 2,000,00,000 আছিল। তেওঁবিলাকৰ সেই সংখ্যা মই শুনিলোঁ, আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকাবিলাকক এইৰূপ দৰ্শন পালোঁ। তেওঁবিলাকৰ বুকু ভৰি অগ্নিময় নীলবৰ্ণ আৰু গন্ধক, আৰু ঘোঁৰাবোৰৰ মূৰ সিংহৰ মূৰৰ নিচিনা। সেইবোৰৰ মুখৰ পৰা জুই ধোঁৱা আৰু গন্ধক ওলায়। সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই ধোঁৱা আৰু গন্ধক এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনিভাগৰ এভাগ বধ কৰা হল, কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা সিহঁতৰ মুখত আৰু নেজত আছে। কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা, আৰু মূৰ থকা তাৰেই সিহঁতে হিংসা কৰে। এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট মানুহবিলাকক বধ কৰা নহল, তেওঁবিলাকে দেখিব শুনিব আৰু ফুৰিব নোৱাৰা এনে সোণ ৰূপ পিতল শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা নেৰিবৰ অভিপ্ৰায়ে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন নাপালতালে। আৰু তেওঁবিলাকে নৰবধ মায়াকৰ্ম বেবিচাৰ চুৰ এইবোৰৰ পৰাও মন নাপালতালে।